গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তিৰাণী ডেকা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ সাম্প্ৰতিক বানত 102 লোকৰ প্ৰাণহানি, ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে 3 পৰ্যায়ৰ জৰী, উজনি অসমৰ 4 জিলাৰ বানত ক্ষতিগ্ৰস্ত 494 অংগনবাড়ী কেন্দ্ৰলৈ আৰ্থিক সাহায্য বিতৰণ, বিশ্ব হস্তি দিৱস উপলক্ষে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচী আৰু ৰাজ্যৰ 24 জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ সাম্প্ৰতিক বানত 102 লোকৰ প্ৰাণহানি হৈছে। বানৰ ক্ষয়ক্ষতিৰ সমীক্ষা কৰাৰ বাবে ৰাজ্যত 3 পৰ্যায়ত জৰীপ কৰা হ'ব। বানৰ ক্ষয়ক্ষতিৰ বাবদ 1,000 কোটি ব্যয় কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময়ৰ পূৰ্বে দিছপুৰত এখন সংবাদমেলত এই বিষয়ে সবিশেষ প্ৰকাশ কৰে।
আমাৰ এইবাৰ বানপানীত 25 জিলা এফেক্টেড হৈছিলে, 90 ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছিলে, 2,715 ভিলেজ এফেক্টেড হৈছিলে, 12,00,000 ব্যক্তি প্ৰত্যক্ষভাৱে বানত আক্ৰান্ত হৈছিলে আৰু 102 লোকে এই বানৰ আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে আৰু ৰাজ্য চৰকাৰে 257 ৰিলিফ কেম্প, 2,108 ৰিলিফ ডিষ্ট্ৰিবিউচন চেণ্টাৰৰ জৰিয়তে এই সময়ছোৱাত আমি বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ।
ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441 গাঁৱৰ 1,12,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ 4 জিলাৰ 254 বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হয়। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494 অংগনবাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এই সাহায্য বিতৰণ কৰে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰক 2,50,000 পৰ্যন্ত মুঠ 11,30,00,000 হস্তান্তৰ কৰা হ'ব। শিৱসাগৰ জিলাৰ 350, চৰাইদেউৰ 95, যোৰহাটৰ 37 আৰু গোলাঘাটৰ 12 কেন্দ্ৰলৈ এই সাহায্য আগবঢ়োৱা হৈছে। বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই শিৱসাগৰ জিলাৰ নেপালী খুঁটিত 2 বান সাহায্য বিতৰণ কৰে। কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে সাহায্য সামগ্ৰী বিতৰণৰ উপৰি স্থানীয় ৰাইজৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে বিশেষ উদ্যোগ লয়। নেপালী খুঁটিৰ লগতে নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বানপীড়িতসকলৰ বাস্তৱ অভিজ্ঞতা, দৈনিক সমস্যা আৰু তেওঁলোকৰ মনৰ কথা পোনপটীয়াকৈ সংগ্ৰহ কৰি আকাশবাণীৰ মাধ্যমেৰে শ্ৰোতাসকলৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত কেন্দ্ৰটোৰ মুৰববী কে কে বেংমা আৰু অনুষ্ঠানসমূহৰ মুৰববী ইন্দিৰা মৰাং উপস্থিত থাকে। আজি বিশ্ব হস্তি দিৱস। হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদ্যানখনত আজি চাফাই অভিযান চলোৱা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তি দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মোহৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তি বিশেষজ্ঞই অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া কবীৰ নাথে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰা মতে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1,700 বনৰীয়া হাতী আৰু 59 পোহনীয়া হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তি দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদবিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হস্তি দিৱস উপলক্ষে দিয়া বাৰ্তাত হাতী কেৱল আমাৰ বনাঞ্চলৰ সৌন্দৰ্যই নহয় বৰং প্ৰকৃতি আৰু পৰিৱেশতন্ত্ৰৰ অবিচ্ছেদ্য অংশ বুলিও প্ৰকাশ কৰে। বিশ্ব হস্তি দিৱসত অসমৰ অৰণ্য, হাতীৰ সুৰক্ষিত বিচৰণ, বাসস্থান সংৰক্ষণ, উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰী প্ৰকাশ কৰে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিশ্ব হস্তি দিৱস উপলক্ষে প্ৰকৃতিৰ মহিমামণ্ডিত সম্পদ আৰু জৈৱ বৈচিত্ৰ্যৰ অন্যতম মূল উপাদান হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ সংকল্পৰ কথা দোহাৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা 25খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ 15খন জিলাও আছে। লগতে ৰাজ্যৰ 24খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এই উদ্বেগজনক তথ্য দাঙি ধৰে। সমগ্ৰ দেশৰ ভিতৰত আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে ৰাজ্যৰ পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি জিলাক চিহ্নিত কৰা হৈছে। দেশৰ জলবায়ু পৰিৱৰ্তন প্ৰভাৱিত ৰাজ্যসমূহৰ তালিকাত অসম পঞ্চম স্থানত আছে। ৰাজ্যৰ 11খন জিলা বান আৰু খৰাং দুয়োটা বিপদৰ সন্মুখীন হৈ আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কালি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কালি প্ৰকাশ কৰা মতে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে জিলা পৰ্যায়ত জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হ'ব পৰা বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰা বুলি উল্লেখ কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰে চলোৱা সমীক্ষাত অসমৰ বান আৰু খৰাং পৰিস্থিতিৰ ভয়াৱহ ছবিও উন্মোচিত হৈছে। ৰাজ্যখনৰ 24খন জিলা অতি উচ্চ বান আৰু খৰাং পীড়িত পৰিৱেশৰ শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। ইয়াৰোপৰি 11খন জিলা বান আৰু খৰাং দুয়োটা বিপদৰ সন্মুখীন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই তালিকাত চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছৰ আৰু গোলাঘাট জিলাও আছে। ইফালে জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰীয় অভিযোজন পুঁজিৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি 24.57 কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাৰ কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলত ৰূপায়িত এই প্ৰকল্পৰ জৰিয়তে নিৰ্বাচিত বিল, জলাশয় পুনৰুজ্জীৱিত কৰা, পানী ধাৰণ ক্ষমতা বৃদ্ধি আৰু পৰিৱেশতন্ত্ৰৰ বহন ক্ষমতা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত যোৱা সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হ'ব। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি পুৱাৰ ভাগত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ফোনযোগে বাৰ্তালাপ কৰি এই আশ্বাস প্ৰদান কৰে। ইফালে এই ঘটনাৰ বিৰুদ্ধে জিলাখনৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা 5 বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন টি এম পি কে অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে যোৱা 10 আগষ্টত অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত আহত 4জন যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে সাময়িক আৰু সম্প্ৰতি নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে।
সেই যিটো বিশেষ অঞ্চল, এই অঞ্চলটোত অকমান আগৰ পৰাই কিছু মাটিক লৈ তেওঁলোকৰ দুয়োটা পক্ষৰে এটা টনা অজৰা আছিল। এই মানুহখিনিৰ, অৰুণাচলৰ মানুহ আৰু আমাৰ মানুহখিনি, মিচিং মানুহ আছে সিফালে, তেওঁলোকৰ অৰুণাচলী মানুহ আছে, এই মানুহখিনিৰ মাজত এটা খুব সুন্দৰ সম্পৰ্কও আছে। তেওঁলোকৰ মাজত আনকি বৈবাহিক সম্পৰ্ক, বিয়া বাৰু হয়। হঠাৎ কিয় এনেকুৱা পৰ্যায়লৈকে গৈছে বুজি পোৱা নাই, কিন্তু সন্ধিয়াৰ ভিতৰতে ইতিমধ্যে তেওঁলোকৰ মাজত সমন্বয় হৈ গৈছে। অলপ ভুল বুজাবুজি হৈছিল, কিন্তু তেওঁলোকৰ মাজত ইতিমধ্যে দুয়োটা পক্ষৰ মাজত আলোচনা হৈ দুগৰাকী ব্যক্তি দুইফালে গুচি গৈছিল।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। লোকসেৱা ভৱনত অনুষ্ঠিত এই বৈঠকত পৰিষদীয় অঞ্চলসমূহৰ উন্নয়নমূলক কাম কাজ ত্বৰান্বিত কৰা আৰু জনকল্যাণমূলক সেৱা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আলোচনা কৰা হয়। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত এফ চি ৱানক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3খন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা এফ চি ৱানে 3খন খেলৰ পৰা 3 পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰোকাপ ফুটবল ক্লাব এফ চি ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ সাম্প্ৰতিক বানত 102জন লোকৰ প্ৰাণহানি, ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে 3টা পৰ্যায়ৰ জৰীপ। উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আৰ্থিক সাহায্য বিতৰণ। আৰু ৰাজ্যৰ 24খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।